যাত্ৰা পুস্তক 16 অধ্যায়। ইজৰাইলী লোকসকলে এলিমৰ পৰা যাত্ৰা কৰিলে। মিছৰ দেশৰ পৰা ওলাই অহাৰ পাছত দ্বিতীয় মাহৰ 15 দিনৰ দিনা এলিম আৰু চীনৰ এই দুয়োৰ মাজত থকা চীন মৰুপ্ৰান্ত পালে। ইজৰাইলীসকলৰ গোটেই সমাজে মুচি আৰু হাৰুণৰ বিৰুদ্ধে মৰুভূমিত অভিযোগ কৰিবলৈ ধৰিলে। ইজৰাইলীসকলে তেওঁলোকক ক'লে, আমি যেতিয়া মাংস ৰখা পাত্ৰৰ ওচৰত বহি লৈ হেঁপা নোপোলাই মানে পিঠা খাইছিলোঁ, সেই সময়তে মিছৰ দেশত জিহুৱাৰ হাতত মৰা হ'লে ভাল আছিল। আপোনালোকে আমাক সকলোকে ভোকত মৰিবলৈ এই মৰুভূমিলৈ উলিয়াই আনিলে। তেতিয়া জিহুৱাই মুচিক ক'লে, লোকসকলে মোৰ ব্যৱস্থা মানি চলিবনে নাই তাৰ পৰীক্ষা কৰিবৰ অৰ্থে মই তোমালোকলৈ আকাশৰ পৰা পিঠাৰ বৰ খাম। আৰু লোকসকলে ওলাই গৈ প্ৰতিদিনৰ আহাৰৰ প্ৰতিদিনে গোটাব। তেওঁলোকে প্ৰতিদিনে যিমান আহাৰ গোটাইছিল প্ৰতি ষষ্ঠ দিনত তাতকৈ দুগুণ গোটাব, আৰু তেওঁলোকে যি পৰিমাণে আনিব তাকেই ৰান্ধিব। তাৰ পাছত মুচি আৰু হাৰুণে ইজৰাইলী লোকসকলক ক'লে, গধূলি তোমালোকে জানিব পাৰিবা যে জিহুৱাইহে তোমালোকক মিছৰ দেশৰ পৰা উলিয়াই আনিলে। ৰাতিপুৱা তোমালোকে জিহুৱাৰ মহিমা দেখিবলৈ পাবা, কাৰণ জিহুৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ শুনিলে। আমিনো কোন যে তোমালোকে আমাৰ বিৰুদ্ধে অভিযোগ কৰিছা? মুচিয়ে পুনৰ ক'লে, জিহুৱাই গধূলি যেতিয়া তোমালোকক খাবলৈ মাংস আৰু ৰাতিপুৱা উপচি পৰাকৈ পিঠা দিব, তেতিয়া জিহুৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ যে শুনিলে সেই কথা তোমালোকে বুজি পাবা। হাৰুণ আৰু মই কোন? তোমালোকৰ অভিযোগ আমাৰ বিৰুদ্ধে নহয়, জিহুৱাৰ বিৰুদ্ধেহে। মুচিয়ে হাৰুণক ক'লে, আপুনি ইজৰাইলী লোকসকলৰ সমাজক কওক, তোমালোক জিহুৱাৰ ওচৰলৈ চাপি আহা, কাৰণ তেওঁ তোমালোকৰ অভিযোগ শুনিলে। হাৰুণে ইজৰাইলী লোকসকলৰ সমাজক এই কথা কৈ থাকোঁতে তেওঁলোকে মৰুপ্ৰান্তৰ ফাললৈ চাই দেখিলে যে মেঘৰ মাজত জিহুৱাৰ মহিমা প্ৰকাশিত হৈছে। তেতিয়া জিহুৱাই মুচিৰ সৈতে কথা পাতি ক'লে, মই ইজৰাইলী লোকসকলৰ অভিযোগ শুনিলোঁ। তুমি তেওঁলোকক কোৱা, গধূলি তোমালোকে মাংস আৰু ৰাতিপুৱা হেঁপা পলোৱাকৈ পিঠা খাবলৈ পাবা। তেতিয়া তোমালোকে জানিবা যে ময়েই তোমালোকৰ জিহুৱা, তোমালোকৰ ঈশ্বৰ। গধূলি পৰত বতা চৰাইবোৰ তম্বুৰ ওপৰলৈ আহি তম্বু ঢাকি ধৰিলে। ৰাতিপুৱা তম্বুৰ চাৰিওফালে নিয়ৰ পৰি আছিল। পৰি থকা সেই নিয়ৰবোৰ যেতিয়া শুকাই গ'ল, তেতিয়া ক্ষুদ্ৰ বৰফৰ টুকুৰাৰ দৰে সৰু সৰু ঘূৰণীয়া বস্তু গোটেইখন মৰুপ্ৰান্তৰ ভূমিত পৰি আছিল। ইজৰাইলী লোকসকলে সেই বস্তু দেখি ইজনে সিজনক ক'লে, এয়া কি? কিয়নো সেই বস্তুনো কি তেওঁলোকে নাজানিছিল। তেতিয়া মুচিয়ে তেওঁলোকক ক'লে, এয়া জিহুৱাই তোমালোকক খাবলৈ দিয়া পিঠা। জিহুৱাই দিয়া আজ্ঞা এই, তোমালোক প্ৰতিজনে খাব পৰা শক্তি অনুসাৰে আৰু তোমালোক প্ৰতিজনে তম্বুত থকা মানুহৰ সংখ্যা অনুসাৰে এক ওমৰ গোটাবা। এইদৰে তোমালোকে গোটাবা, তোমালোকে তম্বুত থকা প্ৰতিজন মানুহে খাব পৰা অনুসাৰে গোটাবা। তেতিয়া ইজৰাইলী লোকসকলে সেইদৰে কৰিলে। কিছুমান লোকে অধিক আৰু কিছুমান লোকে তাকৰকৈ গোটালে। তেওঁলোকে যেতিয়া সেইবোৰ ওমৰৰ জোখত জুখিলে, যিসকলে অধিককৈ গোটাইছিল তেওঁলোকৰ অতিৰিক্ত নহ'ল, আৰু যিসকলে তাকৰকৈ গোটাইছিল তেওঁলোকৰো অভাৱ নহ'ল। তেওঁলোক প্ৰতিজনে প্ৰয়োজন অনুসাৰে গোটালে। তেতিয়া মুচিয়ে তেওঁলোকক ক'লে, কোনো এজনেও ৰাতিপুৱালৈকে ইয়াৰ অৱশিষ্ট নাৰাখিব। তথাপিও তেওঁলোকে মুচিৰ কথা নুশুনিলে। কিছুমানে ৰাতিপুৱালৈকে সেইবোৰ কিছু অৱশিষ্ট ৰাখি থলে, কিন্তু সেইবোৰত পোক জন্মিল আৰু দুৰ্গন্ধময় হ'ল। তেতিয়া তেওঁলোকৰ ওপৰত মুচিৰ খং উঠিল। প্ৰতি ৰাতিপুৱাতে তেওঁলোকে সেইবোৰ গোটাইছিল। প্ৰতিজন মানুহে সেই দিনটোত খাব পৰা অনুসাৰে গোটাইছিল। যেতিয়া ৰ'দ পখৰ হয় সেইবোৰ গলি গৈছিল। তাৰ পাছত ষষ্ঠ দিনৰ দিনা তেওঁলোকে দুগুণ অৰ্থাৎ প্ৰতিজনৰ বাবে দুই উমৰকৈ পিঠা গোটাইছিল। তেতিয়া সমাজৰ মুখ্য লোকসকল মুচিৰ ওচৰলৈ আহি সেই কথা ক'লে। মুচিয়ে তেওঁলোকক ক'লে, জিহুৱাই যে কৈছিল সেয়া এই, কাইলৈ সম্পূৰ্ণ বিশ্ৰাম দিন। জিহুৱাৰ গৌৰৱৰ উদ্দেশ্যে পবিত্ৰ বিশ্ৰাম দিন। তোমালোকে যি ভাজিব খোজা আৰু যি সিজাব খোজে সিজাবা, নিজৰ বাবে ৰাতিপুৱালৈকে তাৰ অৱশিষ্ট অংশ থৈ দিবা। সেয়ে তেওঁলোকে মুচিৰ নিৰ্দেশ অনুসাৰে ৰাতিপুৱালৈকে একাকৰীয়াকৈ থৈ দিলে। সেই খাদ্য দুৰ্গন্ধময় নহ'ল আৰু তাত পোকো নহ'ল। মুচিয়ে ক'লে, সেই আহাৰ আজি ভোজন কৰা, কাৰণ আজি জিহুৱাৰ গৌৰৱৰ উদ্দেশ্যে বিশ্ৰাম দিন। আজি তোমালোকে পথাৰত সেইবোৰ বিচাৰি নাপাবা। তোমালোকে ছয় দিন সেইবোৰ গোটাবা, কিন্তু সপ্তম দিন বিশ্ৰাম দিন হয়। সেয়ে বিশ্ৰাম বাৰে পথাৰত মান্না নাথাকিব। তথাপিও সপ্তম দিনা কিছুমান লোকে মান্না গোটাবলৈ ওলাই গৈছিল, কিন্তু তেওঁলোকে একো বিচাৰি নাপালে। তেতিয়া জিহুৱাই মুচিক ক'লে, তোমালোকে মোৰ আজ্ঞা আৰু ব্যৱস্থাবোৰ কিমান দিনলৈকে পালন কৰিবলৈ অমান্তি হৈ থাকিবা? চোৱা, মই জিহুৱা, ময়ে তোমালোকক বিশ্ৰামবাৰ দিলোঁ। সেয়ে তোমালোকক ষষ্ঠ দিনা মই দুদিনৰ আহাৰ দি আছোঁ। তোমালোক প্ৰতিজনে নিজৰ ঠাইত থাকিব লাগিব। সপ্তম দিনত কোনো এজনেও নিজৰ ঠাইৰ পৰা বাহিৰলৈ ওলাই নাযাওক। সেয়ে লোকসকলে সপ্তম দিনা বিশ্ৰাম কৰিলে। ইজৰাইলী লোকসকলে সেই আহাৰৰ নাম মান্না ৰাখিলে। সেইবোৰ ধনিয়া গুটিৰ দৰে বগা আৰু ইয়াৰ সোৱাদ মৌ জোলৰ সৈতে বনোৱা পিঠাৰৰ দৰে আছিল। মুচিয়ে ক'লে, জিহুৱাই কৰা আজ্ঞা এই, মই তোমালোকক মিছৰ দেশৰ পৰা বাহিৰ কৰি অনাৰ পাছত মৰুভূমিত যি পিঠা তোমালোকক খুৱাইছিলোঁ, সেই পিঠা তোমালোকৰ ভাবি বংশই যাতে দেখিবলৈ পাব, তাৰ বাবে তোমালোকে পুৰুষানুকৰ্মে এক উমৰ ৰাখি থবা। মুচিয়ে হাৰুণক ক'লে, তুমি এটা পাত্ৰ লোৱা আৰু তাত এক উমৰ মান্নাৰ ভৰোৱা। পুৰুষানুকৰ্মে তোমালোকৰ লোকসকললৈ জিহুৱাৰ সন্মুখত সেই পাত্ৰটো সংৰক্ষিত কৰি থৈ দিয়া। জিহুৱাই মুচিক দিয়া আজ্ঞা অনুসাৰে হাৰুণে সেই পাত্ৰত এক উমৰ মান্না ভৰাই নিয়ম চন্দুকৰ ভিতৰত বিধান পুস্তকৰ কাষত সংৰক্ষিত কৰি ৰাখিলে। ইজৰাইলী লোকসকলে নিৰ্বাস কৰা দেশ নোপোৱালৈকে চল্লিছ বছৰ সেই মান্না খাইছিল। তেওঁলোকে কনান দেশৰ সীমা নোপোৱালৈকে সেই মান্নাকে ভোজন কৰিছিল, এক উমৰ ঐফাৰ দহ ভাগৰ এভাগ।